Good morning, Ito Agashwani Kohima. Phujur laga khobor puriya sim kongnongla. Bangladesh ti political kondokol thakya basu taro niyam lohoi kena immigrants kan. Region de bishi ahiboli pariya por, Nagaland sarkar ba state illegal immigration ahiboli nadibo karone uccha sabthan rakhi ase. State laga tayar kam khan de, khobor manukhan lokor Kohima de juakali kutha kore, Home Commissioner V.S. Narbra koise, state pura de deputy commissioners kan lokote nijor district de sub security coordination do activate koribole janai dise. তাৰ পৰা কৈছে কি আমি খান সপ্তাহ থাকিব লাগে এনেকুৱা নহ'লে এডমিনিষ্ট্ৰেচন পুলিচ আৰু পুৰা ষ্টেট চৰকাৰটো ঈদৰ পৰা আচানক দুখ নাপাব ঈদৰ কাৰণে ডেপুটি কমিশনাৰ্ছ লগতে আই এল পিছ চেক কাণ্ডো আচানক হিচাপ বেছি ইনস্পেকচন কৰিবলৈ জনাই দিছে ভি এছ এনৰা কৈছে কি ষ্টেটে বেছি মজবুত ভিলেজ কাউন্সিল বনাই থাকি আছে আৰু ইটো হিচাপ ডেপুটি কমিশনাৰ্ছ লগতে ভিলেজ কাউন্সিলছ খান এক্টিভেট কৰি কিনে ঠিক নোহোৱা মানুহ বিৰাই থাকিয়া নহলে ঘটনা খান থাকিলে লুকি লুকি খবৰ দিবলৈ কমিউনিকেশ্যন চেনেলছ খান খোলাই ৰাখি দিবলৈ বি এডভাইচ দিছে তাৰ পৰা কৈছে কি আছাম কাউণ্টাৰ পাৰ্ট লগতে বি ক্ৰছ বৰ্ডাৰ মিটিংছ ৰাখি কিনে জল্দি ৱাৰ্ণিং চৰু কৰি দি কিনে এইদুলাকা ছাইড পৰা মানুহ খান আহিয়াদো 90% হবলৈ পাৰিয়া থাকিয়াটো জনাই দিছে হোম কমিশনাৰ বা জনাই দিছে কি কিছুমান ডেপুটি কমিশনাৰছ খান বা কোনোবা ডিষ্ট্ৰিক্টছে আচানক চেক কৰিয়াদো নিজৰ ছিকিউৰিটিৰ লগত মিলাই কিনে চলি যাই আছে আৰু ইডোলাকা আছাম কাউণ্টাৰ পাৰ্ট লগতে বি জাৰি যাই আছে ভি এছ এন বা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেচন পুৰাদো সাৱধান থাকিবলৈ আৰু অৱস্থাৰ লগতে হুঁচিয়াৰ হবলৈ দৰকাৰ জনাই দিছে হোম কমিশনাৰ বা কৈছে কে ডি চিছ খান ডেমাবৰ জুমুকটিমা আৰু নিউলেণ্ড খান লগতে ছাৰপ্ৰাইজ চেকিং কৰিবলৈও জনাই দিছে নাগালেণ্ড লাগা একলা লোকসভা এমপি এছ পুংমৰেন জামিৰ পৰা চেণ্ট্ৰেল চৰকাৰ লগতে ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেচন ই এন পি অ' পৰা ফ্ৰণ্টিয়াৰ নাগালেণ্ড টেৰিটৰী এফ এন টি বনাই দিবলৈ মাঙিয়া বিচি ডিৰি পৰা থাকি আহিয়াদি জৰুৰী হিচাপে ফাইচলা কৰি দিবলৈ অনুৰোধ কৰিছে লোকসভাদে যোৱাকালি আৰ্জেণ্ট পাব্লিক ইম্পৰ্টেণ্ট সময়তে মামলাটো উঠাই দি কিনে জামিৰ পৰা কৈছে কি পেচিক ইনফ্ৰাষ্ট্ৰাকচাৰ এমপ্লয়মেণ্ট ফাণ্ড এলোকেশ্যন হেল্থ আৰু দুচৰা খান ঠিক হিচাপ নাদিয়াৰ কাৰণে ইষ্টাৰ্ণ এৰিয়াৰ পৰা এফ এন টিৰ কাৰণে মাঙিয়াটো বেছি উঠি যাইছে তাৰ পৰা কৈছে কি চেণ্টাৰী এতিয়া থাকিয়া চৰকাৰ পৰা ফ্ৰণ্টিয়াৰ নাগালেণ্ড টেৰিটৰী দিবলৈ মঞ্জুৰ কৰিছে যন্তী ই এন পি অ'ৰ পৰা মঞ্জুৰ কৰিছে তাৰ পৰা হাউচ লগতে ইডু কচম দিয়া খান নাদি কিনে দিৰি কৰি দিয়াৰ পৰা নাগাখান মাজুদি সমাজদি মিল মিলাপ নাথাকিয়া হবলৈ দিব বুলি হুঁচিয়াৰ জনাই দিছে জামিয়াৰ পৰা 6 ডিচেম্বৰ 2022 লগা ত্ৰিপাৰ্টাইট মেমৰেণ্ডম অব ছেটেলমেণ্ট ষ্টেটাছ আৰু চেণ্ট্ৰেল চৰকাৰ ষ্টেট চৰকাৰ আৰু ই এন পি অ' মাজুদি ৱৰ্কিং পেপাৰ লগা ড্ৰাফ্টি ষ্টেটাছ আপডেট কৰি দিবলৈ বি মাগিছে ইকি সময়ে এন পি চি চি লগা কমিউনিকেশ্যন ডিপাৰ্টমেণ্ট বা জনাই দিছে এম পি পৰা ইণ্ডিয়া চৰকাৰ আৰু নাগা পলিটিকেল গ্ৰুপছ মাজেদি দুইটা এগ্ৰিমেণ্ট চহী কৰিয়া আৰু ফ্ৰণ্টিয়াৰ নাগালেণ্ড টেৰিটৰী ইছৰ লগত জুৰীয়া দুচৰা দুইটা ছাবাল খাণ্ডো জমা কৰি দিছে এন পি চি চিৰ পৰা কৈছে কি লোকসভা স্পীকাৰ পৰা হাউচে মোক পৰা জবাব নাদি বুলি ছাবাল আছে কৈ কিনে যোন খাণ্ডো নিয়ম দি স্বীকৃত আছে আৰু ৰুলছ অব প্ৰচিজাৰ এণ্ড কণ্ডাক্ট অব বিজনেছ ইন লোকসভা নামানি হ'ব বুলি কৈ কিনে ইডু খান কবলৈ দিয়া নাই কিন্তু এন পি চি চিৰ পৰা জনাই দিছে কি এম পিৰ পৰা অনুৰোধ কৰি আদি স্পীকাৰ পৰা ফ্ৰণ্টিয়াৰ নাগালেণ্ড টেৰিটৰী ইছ্যুটো লোকসভা দি কথা বাৰ্তা কৰিবলৈ উঠাই দিবলৈ ইজাজত দিছে পাৰ্লিমেণ্ট লগা দুইটা হাউচ বি যোৱাকালি এজাৰ্ণ হৈছে পাৰ্লিমেণ্ট লগা বাজেট ছেচনটো যোৱা মহিনা 22 তাৰিখ চুৰু কৰিছে আৰু যোৱা সোমবাৰ শেষ বুলি থাকিছে স্পীকাৰ ওম বিৰলাৰ পৰা কৈছে কি এইটো ছেচন দি 15 মিটিংছ কাণ ৰাখিছে যোনটো 150 ঘণ্টাৰ কাৰণে ৰাখিছে তাৰ পৰা কৈছে কি ফাইনান্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমন ইউনিয়ন বাজেট 2024-25 কথা বাৰ্তাটো 27 ঘণ্টা 19 মিনিট ৰাখিছে তাহি কৈছে কি ছেচন সময় 12টা চৰকাৰ বিলছ কাণ্ডো ইণ্ট্ৰডিউচ কৰি দিছে যোনটোৰ পৰা 4টা দি লোকসভাৰ পৰা পাছ কৰি দিছে ফাইনান্স বিল এপ্ৰপ্ৰিয়েচন বিল জম্মু আৰু কাশ্মীৰ এপ্ৰপ্ৰিয়েচন বিল ভাৰতীয় বায়ুয়ান বিধেয়ক খাণ্ডো লৱাৰ হাউচ দি পাছ কৰি দিছে ৰাজ্যসভা চেয়াৰমেন জগদীপ ধনখড় পৰা কৈছে কি আপাৰ হাউচ দি ইউনিয়ন বাজেটে কথা বাৰ্তাটো 22 ঘণ্টা নিচিনা ৰাখিছে তাৰ পৰা কৈছে কি হাউচ পৰা ছেচন সময় দি 90 আৱাৰ্ছ কাৰণে বহিছে আৰু 2024 নীট পি জে এক্সাম যোনটো আগষ্ট 11 তাৰিখ ৰাখিবলৈ আছে এইটো দেৰি কৰি দিবলৈ অনুৰোধ কৰি আইতাদি সুপ্ৰীম কোৰ্ট পৰা যোৱাকালি ৰিজেক্ট কৰি দিছে কোৰ্ট পৰা কৈছে কি কোনোবা কেণ্ডিডেটছ কাৰণে এক্সাম ছিৰিজ মিলাই দিয়াটো বেছি ইনকনভিনিয়েণ্ট আছে কৈ কিনে পিটিশ্যন দিয়া ৰিজেক্ট কৰি দিয়ে কিনে কৈছে কি এইটোৰ পৰা 2 lakh students laga future karne risk lobali na paribo. Chief Justice D.Y. Chandrachud logot Justice Khan GP Party wala aru Manoj Misra pra koisi mamla du saikena court pra exam du dubara milai na dibo aru bishi candidates laga career kan bia hoboli na dibo bili koise aru aji phujur laga nagamis khobor iman dise skuriasi apni kan sob karone bhaltin hobi.